চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি হয়তো ভাবিছে যে আমিনো চিঠি লিখাৰ কথাটো সদায় কিয় কৈ থাকো, কিন্তু আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পালেহে জানিব পাৰোঁ আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। লগতে অনুষ্ঠান সম্বন্ধে ৰাইজৰ মতামত জানিলে অনুষ্ঠানৰ গুণাগুণৰ বিষয়ে আমাৰ ধাৰণা এটা হয়, আৰু সেইবাবে আমি শ্ৰোতাসকলক সদায় আমালৈ চিঠি লিখিবলৈ অনুৰোধ জনাওঁ। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মঠিয়ে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি মঠি 1 নম্বৰ অধ্যায় 17 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, লোকে লিখা শুভবাৰ্তাৰ লেখক লোক আছিল এজন গ্ৰীক ডাক্তৰ। তেওঁৰ শুভবাৰ্তাখনত তেওঁ সন্তান জন্মৰ বিষয়ে এটা বহল অধ্যায় লিখিছে। মঠি আৰু লোক দুয়োখন শুভবাৰ্তাই ঘোষণা কৰে যে যীশুৰ জন্ম হৈছিল কুমাৰী গৰ্ভত। যোচেফ তেওঁৰ পিতৃ নাছিল, কিন্তু মৰিয়ম যোচেফৰ প্ৰতি বিশ্বাসঘাতিনীও নাছিল। যীশু অবৈধ সন্তান নহয়, এইটো এটা নতুন ধৰণৰ কথা। জিৰিমিয়া 31 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিম। হে বিপথগামিনী জীয়াৰী, কিমান কাল ইফাল সিফাল কৰি থাকিবা? কাৰণ যীহোৱাই পৃথিৱীত এটা নতুন কথা সৃষ্টি কৰিলে, এজনী তিৰোতাই এজন পুৰুষক আৱৰি ধৰিব। মানুহে যেতিয়া যীশুৰ কুমাৰী গৰ্ভত জন্মৰ কথাটো অস্বীকাৰ কৰে, তেতিয়া আমাৰ ক'ব লগা একো নাই, কাৰণ অবিশ্বাস কৰাৰ অধিকাৰ সকলো মানুহৰ আছে। কিন্তু আমি দুটা আপত্তি দৰ্শাম। আমি ভাবোঁ কোনো শিক্ষক প্ৰচাৰকেই যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্মা কথাটো অস্বীকাৰ কৰিব নালাগে। যদিহে কৰে, তেন্তে তেওঁ খ্ৰীষ্টীয় সমাজৰ শিক্ষক প্ৰচাৰক কাম কৰাতকৈ বেলেগ চাকৰি কৰাহে ভাল। দ্বিতীয়তে, বাইবেলে এই কুমাৰী গৰ্ভত যীশু জন্মা কথাটো কোৱা নাই বুলি ক'লেও আমাৰ আপত্তি আছে, কাৰণ বাইবেলে যীশুৱে কুমাৰী গৰ্ভত জন্ম হোৱা বুলিয়েই স্পষ্ট ৰূপত কৈছে। যি যীশুৰ বিষয়ে আমাৰ হাতত ঐতিহাসিক প্ৰমাণ আছে, সেই যীশুখ্ৰীষ্ট কুমাৰী গৰ্ভত জন্ম লোৱা যীশুখ্ৰীষ্ট। যদি যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্মগ্ৰহণ নকৰা বুলি আপুনি কয়, তাৰ সমৰ্থনত আপোনাৰ হাতত কি ঐতিহাসিক তথ্য আছে? আপুনি তাৰ সমৰ্থনত প্ৰমাণ দিব লাগিব। মানুহে দিয়া টুলুঙা যুক্তি দিলে নহ'ব। কোনো ছেমিনাৰীত আৰামী চকীত বহি কুমাৰী গৰ্ভত জন্ম হোৱাৰ অসম্ভাৱ্যতাৰ বিষয়ে ৰচনা এখন লিখা সহজ। আপুনি সেই বিষয়ে এজাপ কাগজ লিখিব পাৰে, কিন্তু সেই জন্ম অস্বীকাৰ কৰাৰ সমৰ্থনত আপোনাৰ হাতত কোনো তথ্য নাই। আপুনি কেৱল কথাটো যুক্তিৰেহে বুজাব খোজে। যুক্তি দৰ্শাই হয়তো আপুনি ক'ব, ঘটনাটো কিজানি তেনেদৰে ঘটা নাছিল। কিন্তু তেনেদৰে ক'বলৈনো আপুনি কোন? কিছু বছৰ আগলৈকে মানুহে কৈ আছিল যে মানুহ চন্দ্ৰলৈ যোৱাটো অসম্ভৱ কথা, কিন্তু মানুহ তালৈ গৈছে আৰু ঈশ্বৰে স্থাপন কৰা নিয়মমতেই গৈছে। প্ৰকৃতিৰ কোনো নিয়ম ভংগ কৰা নাই। ঈশ্বৰেই প্ৰকৃতিৰ নিয়মবিলাকো সৃষ্টি কৰিছে। তেওঁ সেই নিয়মবোৰ ব্যৱহাৰ কৰিবও পাৰে আৰু নিজৰ প্ৰয়োজনমতে সেই নিয়মবোৰ একাষৰীয়া কৰিও থ'ব পাৰে। বিৱৰণীত অতি স্পষ্টভাৱে লিখা আছে যে যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লৈছিল। এই মঠিয়ে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এটা বক্তব্য পাওঁ, যিটোৱে বংশাৱলীৰ কিছু কথা বুজাই দিয়ে। পাঠ কৰি দিম, 1 নম্বৰ অধ্যায় 17 নম্বৰ পদ। এইদৰে অব্ৰাহামৰ পৰা দায়ুদলৈকে আটায়ে মিলি 14 পুৰুষ, আৰু দায়ুদৰ পৰা বাবিললৈ নিয়ালৈকে 14 পুৰুষ, আৰু বাবিললৈ নিয়াৰ পৰা খ্ৰীষ্টলৈকেও 14 পুৰুষ। মঠিয়ে বংশাৱলীখিনি দিছে গোট গোট হিচাপে, পুৰণি নিয়মৰ ইতিহাসখিনিৰ সামগ্ৰিক ছবি এখন দাঙি ধৰিবলৈ। এটা যুগ হৈছে অব্ৰাহামৰ পৰা দায়ুদলৈ, আনটো যুগ হৈছে দায়ুদৰ পৰা বাবিলনীয়া বন্দিত্বলৈ, আৰু তৃতীয়টো ভাগ হৈছে বাবিলনীয়া বন্দিত্বৰ পৰা যীশুখ্ৰীষ্টৰ জন্মলৈ। তেওঁ নিশ্চয় কিছুমান নাম বাদ দিছে যাতে প্ৰতিটো কালত 14 জনৰ নাম খাপ খাই পৰে, কিন্তু তেওঁ এনে কিয় কৰিলে? 14 সংখ্যাটোৱে এই বংশাৱলীৰ নিৰ্ভুলতাৰ এটা প্ৰমাণ দাঙি ধৰে। 14 মানে দুগুণ 7, আৰু 7 মানে সম্পূৰ্ণ। যোছেফ দায়ুদৰ দেউতাক নহয় বুলি মঠিয়ে কোৱাৰ পাছত তেওঁ কথাটো এতিয়া ব্যাখ্যা কৰিব। পুৰণি নিয়মত এটা অলৌকিক জন্মৰ কথা ঈশ্বৰে জনোৱা আমি ইতিমধ্যেই পালো। জিৰিমিয়াই এই বুলি ইছৰাইল জাতিক কৈছে, জিৰিমিয়া 31 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ আমি আকৌ পঢ়ি দিছো, ইয়াত আমি এইবুলি পঢ়িবলৈ পাইছিলো, হে বিপথগামিনী জীয়াৰী, কিমান কাল ইফাল সিফাল কৰি থাকিবা? কাৰণ যীহোৱাই পৃথিৱীত এটা নতুন কথা সৃষ্টি কৰিলে, এজনী তিৰোতাই এজন পুৰুষক আৱৰি ধৰিব। এইধৰণে আচলতে নহয়, এইটো স্বাভাৱিক জন্ম নহয়, এইটো অলৌকিক জন্ম। যীশুখ্ৰীষ্টৰ কুমাৰী গৰ্ভত জন্ম হোৱা কথাটোৱেই ঈশ্বৰে কৰা নতুন কাৰ্য। এইটো জিৰিমিয়াৰ ভাৱবাণীৰ পৰিপূৰ্ণতা। এতিয়া পঢ়ি দিম 1 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা হলত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁক পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। যীশুখ্ৰীষ্টৰ জন্ম এনেদৰে হৈছিল, জন্ম এইদৰে হৈছিল মুঠিয়ে আমাক জনাই দিছে। আমাৰ আৰু একো সন্দেহ থকা উচিত নহয়। তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা আছিল। তেওঁলোক কিন্তু একলগ হোৱাৰ আগতেই, অৰ্থাৎ কোনো দৈহিক সম্বন্ধ ঘটাৰ আগতেই মৰিয়ম পবিত্ৰ আত্মাৰ যোগেদি গৰ্ভৱতী হোৱা বুলি গম পোৱা গ'ল, যোচেফে গম পালে। 19 নম্বৰ পদ, তাতে তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত তেওঁক ৰাজ্যৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। এই বিষয়ে মুচিৰ বিধান অতি স্পষ্ট। বিধানত কোৱা হৈছিল, কোনো নাৰীক অবিশ্বাসী পোৱা গ'লে শিলদলিয়াই বধ কৰিব লাগে। সেইটো চৰম শাস্তি আছিল। কিন্তু যোচেফ অসাধাৰণ লোক আছিল। আমি মৰিয়মৰ প্ৰতি যথেষ্ট মনোযোগ দিওঁ আৰু দিয়া উচিতো। তেওঁ অতি আদৰণীয় ব্যক্তি আছিল। তেওঁকেই ঈশ্বৰে বাছি লৈছিল আমাৰ প্ৰভুৰ মাতৃ হ'বৰ কাৰণে, আৰু ঈশ্বৰে একো ভুল নকৰে। তেওঁ সঠিক ছোৱালীজনীয়েই বাছি লৈছিল। এই সকলো সঁচা, কিন্তু আমি মনত ৰাখিব লাগে যে ঈশ্বৰে যোচেফকো বাছি লৈছিল। তেওঁক বাছি লোৱাৰ ক্ষেত্ৰতো ঈশ্বৰে একো ভুল কৰা নাছিল। মূৰ গৰম মানুহে মৰিয়মক হয়তো লগে লগে শিলদলিয়াই বধ কৰালেহেঁতেন, নাইবা সমাজৰ আগত উদঙাই দি হেয় প্ৰতিপন্ন কৰিলেহেঁতেন। কিন্তু যোচেফ তেনেকুৱা লোক নাছিল। তেওঁ মৃদু স্বভাৱী আছিল। তেওঁ মৰিয়মক প্ৰেম কৰিছিল, গতিকে কোনো প্ৰকাৰে তেওঁক আঘাত দিব খোজা নাছিল, যদিও তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা বুলি তেওঁ ভাবিছিল। 20 নম্বৰ পদ, কিন্তু চোৱা, তেওঁ এইবোৰ চিন্তা কৰি থাকোঁতেই প্ৰভুৰ দূত এজনে তেওঁক সপোনত দৰ্শন দি ক'লে, হে দায়ুদৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। এটা দুখ লগা পৰিস্থিতি হোৱাৰ পৰা বচাবলৈ যোচেফৰ আগত স্বৰ্গদূতে দেখা দিলে আচলতেনো কি হৈছে সেই কথাটো বুজাই দিবলৈ। 21 নম্বৰ পদ, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। যীশু নামটোৰ অৰ্থ হৈছে উদ্ধাৰকৰ্তা। তেওঁৰ নাম যীশু হ'ব কাৰণ তেওঁ লোকবোৰক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব। 22 নম্বৰ পদ, প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱাইছিল বোলে, ইছৰাইল জাতিৰ প্ৰতি লিখা বাবে মঠিয়ে এই কথা আঙুলিয়াই দিছে যে এই সকলোবিলাক ঘটনা ঘটিছিল যাতে প্ৰভুৱে কোৱা কথাবোৰ ফলিয়াব পাৰে। প্ৰভুৱে বিভিন্ন ভাৱবাদীবিলাকৰ মাজেদি কৰি থোৱা ভাৱবাণীবোৰ যাতে ফলিয়াব পাৰে, আৰু সেইমতেই ঘটনাবোৰ ঘটি আছিল। মঠিয়ে ইছৰাইল জাতিক নিবেদন জনাই আছে এই কথাটো বুজি পাবলৈ যে এই আগন্তুক ব্যক্তিজনেই পুৰণি নিয়মৰ ভাৱবাণীৰ পৰিপূৰ্ণতা। এই বুলি কোৱা হয় যে যীশুখ্ৰীষ্টৰ প্ৰথম আগমনৰ বিষয়ে থকা প্ৰায় 300তকৈ অধিক ভাৱবাণীবিলাক আখৰে আখৰে ফলিয়াইছে। তাৰে কিমান মঠিয়ে লিখা শুভবাৰ্তাখনত আছে আমি নাজানো, কিন্তু আন 3খন শুভবাৰ্তাৰ লিখকে লগ লাগি যিমান, তাতকৈও অধিক মঠিয়ে পুৰণি নিয়মৰ উদ্ধৃতি দিছে। আমাৰ এনেকুৱা লাগে তেওঁ প্ৰথমতে ঘটনাটোৰ বিৱৰণী দিছে, তাৰ পাছত তাৰ সমৰ্থনত পুৰণি নিয়মৰ পৰা উদ্ধৃতি দিছে, কাৰণ তেওঁ আচলতে যীশুৰ জীৱনী দিয়াটো মুখ্য উদ্দেশ্য নহয়। কিন্তু যীশুৰ বিষয়ে পুৰণি নিয়মত থকা ভাৱবাণীবোৰ যীশুত যে ফলিয়ালে সেই কথা দেখুওৱাটোহে তেওঁৰ মূল উদ্দেশ্য। এতিয়া তেওঁ যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত থকা ভাৱবাণী ব্যক্ত কৰিছে। পাঠ কৰি দিম 23 নম্বৰ পদটো, চোৱা, সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইম্মানুৱেল থব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। সেই বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল। আমি এইটো অলপ চাওঁ, কাৰণ এই কথা অতি দৰকাৰী। উদাৰপন্থী তাত্বিকসকলে অৱশ্যে যীশুৱে কুমাৰী গৰ্ভত জন্মা কথাটো অগ্ৰাহ্য কৰে আৰু বাইবেলে তেনে কথা নিশিকায় বুলি তেওঁলোকে ক'ব খোজে। ইংৰাজীৰ ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনখন এনে উদাৰপন্থী লোকসকলক সন্তুষ্ট কৰিবলৈ উলিওৱা হৈছিল যেন আমাৰ লাগে। ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনৰ নতুন নিয়মখন 1946 চনৰ কপিৰাইট। তাত মঠি 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত এনেদৰে লিখা আছে, অল দিছ টুক প্লেচ টু ফুলফিল হোৱাট দ্য লৰ্ড হেড স্পকেন বাই দ্য প্ৰফেট, বিহল্ড এ ভাৰ্জিন শ্বেল কনচিভ এণ্ড বেয়াৰ এ চান এণ্ড হিজ নেম শ্বেল বি কল্ড ইমানুৱেল হুইচ মিনছ গড উইথ আছ। 1952 চনত কপিৰাইট হোৱা ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনৰ পুৰণি নিয়মত যীচয়াৰ 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত লিখা হৈছে, দেয়াৰফৰ দ্য লৰ্ড হিমছেল্ফ উইল গিভ ইউ এ চাইন, বিহল্ড এ ইয়ং ৱমেন শ্বেল কনচিভ এণ্ড বেয়াৰ এ চান এণ্ড শ্বেল কল হিজ নেম ইমানুৱেল। আপুনি নিশ্চয় মন কৰিছে যে তেওঁলোকে ভাৰ্জিন শব্দটোৰ সলনি ইয়ং ৱমেন শব্দ ব্যৱহাৰ কৰিছে, অৰ্থাৎ কুমাৰী শব্দটোৰ সলনি এগৰাকী কম বয়সীয়া মহিলা বুলি ব্যৱহাৰ কৰিছে। যদিও মুঠিয়ে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত ভাৰ্জিন শব্দটোৱে ৰখা হৈছে, কিন্তু যীচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত ইয়ং ৱমেন শব্দটো ব্যৱহাৰ কৰিছে। কিন্তু মুঠি 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদটো যীচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰিপূৰ্ণতা বুলি ইয়াতেই উল্লেখ কৰা আছে। কথাটো বিশেষভাৱে মন কৰকচোন, যীচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ ভাৱবাণীটো দিয়া হৈছিল এটা চিন হিচাপে। এগৰাকী কম বয়সীয়া গাভৰুৱে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিয়াটো একো চিন নহয়। যদি সেইটো চিন, তেনেহ'লে তেনেকুৱা চিন আমাৰ নিজৰ ঠাইতে প্ৰত্যেকদিনে কেইবাবাৰো ঘটি আছে বুলি আমি ক'ব লাগিব, নহয়নে বাৰু? তেওঁলোকে কুমাৰী শব্দটোৰ পৰিৱৰ্তে কম বয়সীয়া যুৱতী এগৰাকী বুলি কৈ কুমাৰী জন্মৰ কথাটো লঘু কৰিছে। যীচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো আমি মূল ইব্ৰী ভাষাত চালে কুমাৰী শব্দটো বুজাবলৈ ইব্ৰী আলমাহ শব্দ ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ। ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনৰ অনুবাদকসকলে ইব্ৰী ভাষাৰ পণ্ডিত এজনৰ সহায় লৈছিল। তেওঁ কৈছিল যে শব্দটোৰ অৰ্থ যদিও কুমাৰী, তথাপি কম বয়সীয়া মহিলা বুলি ক'বলৈ ভাল, কাৰণ তেওঁ নিজেও অলৌকিকতাত বিশ্বাস নকৰে। গতিকে যীশুৱে কুমাৰী গৰ্ভত জন্ম হোৱা কথাটো তেওঁ বিশ্বাস কৰিবলৈ টান পায়। সেইবাবে নতুন অনুবাদকসকলে ক'বলৈ ল'লে আলমাহ মানে কম বয়সীয়া মহিলা, কুমাৰী নহয়। প্ৰিয় শ্ৰোতা, আমি যীচয়া 7 নম্বৰ অধ্যায়লৈ উভতি গৈ তাত লিখিত ঘটনা চাওঁ হওক। আহজ ৰজাৰ দিনত এইখিনি ঘটিছিল। তেওঁ ঈশ্বৰৰ পৰা আঁতৰি থকা এজন মন্দ ৰজা আছিল। ঈশ্বৰে তেওঁলৈ এটা বাৰ্তা আনিবলৈ যীচয়া ভাৱবাদীক পঠিয়াইছিল। ৰজাই কিন্তু শুনিব খোজা নাছিল। গতিকে আমি এনে বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিম যীচয়া 7 নম্বৰ অধ্যায়ৰ 10-12 নম্বৰ পদ। অনুগ্ৰহ কৰি মন দি শুনিব। যীহুৱাই আহজক আকৌ ক'লে, তুমি তোমাৰ ঈশ্বৰ যীহুৱাৰ পৰা কোনো এক চিন খোজা, অধস্থান বা ঊৰ্ধস্থানত তাক খোজা। কিন্তু আহজে ক'লে, মই নোখোজো, যীহুৱাক পৰীক্ষা নকৰোঁ। তেওঁ আচলতে ধাৰ্মিকতাৰ ভাও ধৰা ভণ্ড আছিল। ঈশ্বৰে যীচয়াক পঠিয়াইছিল আহজক বাটতে এই বাৰ্তা দিবলৈ যে ঈশ্বৰে আহজক জয়যুক্ত কৰিব। আহজে ঈশ্বৰক বিশ্বাস কৰিব খোজা নাছিল, গতিকে তেওঁৰ বিশ্বাস বৃদ্ধি কৰিবলৈ যীচয়াই কৈছিল যে ঈশ্বৰে তেওঁক এটা চিন দিব বিচাৰে। অতি ধাৰ্মিকভাৱেৰে আহজে ক'লে, মই ঈশ্বৰৰ পৰা একো চিন নোখোজো। যীচয়াই ক'লে, তুমি ভাল পালেও বা নাপালেও ঈশ্বৰে তোমাক এটা চিন দিব। চিনটো কেৱল তোমাৰ বাবে নহয়, কিন্তু গোটেই দায়ুদৰ বংশৰ বাবে, আৰু চিনটো হৈছে এইটো। যীচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ, এই হেতুকে প্ৰভুৱে নিজে তোমালোকক এটা চিন দিব। চোৱা, যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম ইমানুৱেল ৰাখিব, আমাৰ লগত ঈশ্বৰ। গতিকে যদিহে কোনো কম বয়সীয়া মহিলা বুজায়, তেন্তে সেইটো আহজৰ বাবে নাইবা দায়ুদৰ বংশৰ বাবে নাইবা কাৰো বাবেই একো চিন নহ'ব, কাৰণ সেইটো একো অস্বাভাৱিক কথা নহয়। কিন্তু যদি কুমাৰী এগৰাকী গৰ্ভৱতী হৈ সন্তান জন্ম দিয়ে, সেইটো নিশ্চয় এটা চিন হ'ব, কাৰণ সেইটো হ'ব অলৌকিক কথা। আৰু ইয়াত ঠিক এই কথাটোৱেই বুজাইছে। পুৰণি নিয়মত আলমা শব্দটো ব্যৱহাৰ কৰা হৈছে অবিবাহিত কুমাৰীক বুজাবলৈ। ইছহাকক বিয়া কৰোৱাৰ আগতে ৰিবেকাকো আলমা বুলি কোৱা হৈছে। আমি ক'ব খোজো যে সেই ঈশপুত্ৰৰ সন্মুখলৈ আহোঁতে সেই যীশুখ্ৰীষ্টৰ কুমাৰী গৰ্ভত হোৱা জন্মৰ কথাটো প্ৰত্যাখ্যান কৰা মানুহ আমি হ'ব নোখোজো। তেনে সময়ত তেনে মানুহে নিশ্চয় তেওঁৰ মানহানি কৰি কোৱা বহুতো কথা উঠাই ল'ব বিচাৰিব। প্ৰভু যীশুৱে কুমাৰী গৰ্ভত জন্ম লোৱা নাছিল বুলি কৈ তেওঁক অপমান কৰা লোকসকলে সেইদিনা প্ৰভু যীশুৰ সন্মুখত থিয় হৈ নিশ্চয় সেই কথা নোকোৱা হ'লেই ভাল আছিল বুলি উপলব্ধি কৰিব। আলমা শব্দটোৱে যে কুমাৰী বুজায়, সেই কথাটো ছেপ্টুৱাজিণ্টতো প্ৰমাণিত হৈছে। ইছৰাইলৰ বাৰটা ফৈদৰ ছজনকৈ পণ্ডিতে লগ হৈ ইব্ৰী পুৰণি নিয়মখন গ্ৰীক ভাষালৈ অনুবাদ কৰোঁতে যেতিয়া তেওঁলোক যিচয়াৰ এই চিনটো পালেহি, সেই 72জন পণ্ডিতে বুজি পাইছিল ইয়াৰ অৰ্থ কুমাৰী বুলি, আৰু তেওঁলোকে গ্ৰীক ভাষাত অনুবাদ কৰোঁতে পাৰ্থেনছ বুলি লিখিলে। আৰু মুঠিয়েও সেই একেটা শব্দই ব্যৱহাৰ কৰিছে। পাৰ্থেনছ মানে কম বয়সীয়া মহিলা নহয়, কুমাৰী। উদাহৰণস্বৰূপে আথিনি আছিল এথেন্সৰ কুমাৰী দেৱী, আৰু তেওঁৰ মন্দিৰটো পাৰ্থেনন বুলি কোৱা হৈছিল, কাৰণ পাৰ্থেনছ মানে কুমাৰী। গতিকে ঈশ্বৰৰ বাক্যই ইয়াত যি বুজা যায় তাকেই কৈছে, অৰ্থাৎ যীশুৰ জন্ম হৈছিল কুমাৰী গৰ্ভত। এটা অতি অপূৰ্ব কথা মন কৰকচোন, চোৱা, কুমাৰীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইমানুৱেল থ'ব, এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। ইয়াত কিবা এটা সমস্যা থকা যেন আমাৰ লাগিব পাৰে। যীশুক বাৰু ক'ত ইমানুৱেল বুলি কোৱা হৈছে ক'ব পাৰেনে? নাই, তেওঁক যীশু বুলিহে কোৱা হয়, কাৰণ সেইটোৱেই তেওঁৰ নাম। তেওঁক এই নামটো দিয়া হৈছিল কাৰণ তেওঁৰ লোকসকলক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব। খ্ৰীষ্ট আচলতে তেওঁৰ উপাধিহে, যীশুহে তেওঁৰ নাম। কিন্তু ইয়াত কোৱা হৈছে তেওঁক ইমানুৱেল বোলা হ'ব, ইয়াৰ অৰ্থ ঈশ্বৰ আমাৰ লগত। প্ৰিয় শ্ৰোতা, আমি ইয়াত ঈশ্বৰৰ বাক্যৰ এটা অতি সুন্দৰ কথা পাইছো। এইটো লক্ষ্য কৰক, ইমানুৱেল মানে ঈশ্বৰ আমাৰ লগত। তেওঁ ইমানুৱেল অৰ্থাৎ ঈশ্বৰ আমাৰ লগত হ'ব নোৱাৰে যদিহে তেওঁ কুমাৰী গৰ্ভত জন্ম লোৱা নহয়। একমাত্ৰ সেইটোৱেই উপায়। আৰু যদিহে তেওঁ ইমানুৱেল নহয়, তেনেহ'লে তেওঁ যীশু অৰ্থাৎ পৰিত্ৰাতাও হ'ব নোৱাৰে। তেওঁক পৰিত্ৰাতা যীশু বুলি এইকাৰণেই কোৱা হয় কাৰণ তেওঁ হৈছে ঈশ্বৰ আমাৰ লগত। এই জগতলৈ নামি অহাজনাৰ বিষয়ে এই সত্যটো বাইবেলৰ অতি মনোমোহা সত্য। তথাপি দূতবিলাকতকৈ যিজনাক অলপহে সৰু কৰা হ'ল সেই যীশুক দেখিছো। তেওঁ মৃত্যুভোগৰ কাৰণে প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুটেৰে বিভূষিত, যাতে ঈশ্বৰৰ অনুগ্ৰহত সকলোৰে কাৰণে তেওঁ মৃত্যুৰ আশ্বাদ পায়। এয়ে সেই মৃত্যুভোগৰ উদ্দেশ্য। ইব্ৰী 2:9 তেওঁ এটা বলি হ'ব লগা হ'ল, যি বলি গ্ৰহণযোগ্য। মই গোটেই জগতৰ পাপৰ কাৰণে মৰিব নোৱাৰোঁ, আনকি মোৰ নিজৰ পাপৰ পৰা মুক্তিজনক মৃত্যু মই বৰণ কৰিব নোৱাৰোঁ, কিন্তু তেওঁ পাৰে। যীশু কেনেকৈ পৰিত্ৰাতা হ'ব পাৰে? কাৰণ তেওঁ ইমানুৱেল, ঈশ্বৰ আমাৰ লগত। তেওঁ আমাৰ লগলৈ কেনেকৈ আহিল? তেওঁ কুমাৰী গৰ্ভত জন্ম ল'লে। আমি এইটো আকৌ কওঁ, তেওঁক যীশু বোলা হ'ল, কিন্তু তেওঁক ইমানুৱেল বুলি মতা হোৱা নাছিল। কিন্তু তেওঁ ইমানুৱেল অৰ্থাৎ ঈশ্বৰ আমাৰ লগত, নহ'লে তেওঁক আমি যীশু বুলি ক'ব নোৱাৰোঁ। তেওঁ জগতৰ পৰিত্ৰাতা হ'বলৈ হ'লে ঈশ্বৰ আমাৰ লগত হ'ব লাগিব। কুমাৰী গৰ্ভত জন্ম লোৱা কথা ইমানেই গুৰুত্বপূৰ্ণ। কোনো এজন মানুহে যীশুৱে কুমাৰী গৰ্ভত জন্ম হোৱা কথাটো অস্বীকাৰ কৰিও খ্ৰীষ্টীয় বিশ্বাসী হ'ব পাৰেনে? কথাখিনি মন দি শুনিবচোন। কোনো এজন লোকে খ্ৰীষ্টৰ বিষয়ে বৰ বেছি বুজি নাপায়ো তেওঁক গ্ৰহণ কৰাটো সম্ভৱ। এই কথাটোৰ বিৱৰণী বাইবেলত আছে বুলি তেওঁ হয়তো নাজানিবও পাৰে, কিন্তু আপুনি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত আপুনি আৰু যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম হোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰিব। আপুনি পৰিত্ৰাণ পাবলৈ হলে এই কথাটো নাজানিলেও হয়, কিন্তু ঈশ্বৰৰ সন্তান হিচাপে আপুনি যীশুখ্ৰীষ্টৰ কুমাৰী গৰ্ভত জন্ম হোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰে। আমি অলপ গুঢ়াভাৱেৰে কথাখিনি কোৱা যেন লাগিব পাৰে, কিন্তু আমি ক'বই লাগিব, কাৰণ এই কথা আমি জৰুৰী বুলি বিবেচনা কৰোঁ। মোক এনে এজন পৰিত্ৰাতা লাগে যিজনাই তললৈ নামি আহি মোৰ দৰে মানুহক উদ্ধাৰ কৰিব পাৰে। তেওঁ মোৰ নিচিনা বা আপোনাৰ নিচিনা আন এজন মানুহ হোৱা হ'লে মোক বৰ বেছি সহায় কৰিব নোৱাৰিলেহেঁতেন, কিন্তু তেওঁ ইম্মানুৱেল, আমাৰ লগত ঈশ্বৰ, কুমাৰী গৰ্ভত জন্ম লোৱা মোৰ পৰিত্ৰাতা। তেওঁ আজি আপোনাৰো পৰিত্ৰাতানে? তেওঁ এই জগতত আমাৰ মানৱীয়তা ল'লে যাতে আমাৰ সলনি মৃত্যুৰ সোৱাদ ল'ব পাৰে, যাতে ক্ৰুচত আমাৰ মুক্তিজনক মৃত্যু বৰণ কৰিব পাৰে। তেওঁ আপোনাৰ পৰিত্ৰাতানে? আপুনি তেওঁক গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যদিহে মোৰ ৰখিয়া মোৰ কিহৰ ভয় কিহৰ ভা কিহৰ নুমই দুখীয়া খৰ কৰি ঈশ্বৰ
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অনন্তকাল তোর
দিহৰ